এয়া আকাশবাণী গুৱাহাটী পুৱাৰোজন অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। প্ৰথম পৰ্যায়ত অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নিৰ্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং, নাহৰকটীয়াৰ উপৰি দুলিয়াজানৰ খাহী ফুকনবাৰীত আয়োজিত জনসভাত অংশ লয়। তেওঁ বিকাশৰ অনিৰুদ্ধ গতিয়ে ত্বৰান্বিত কৰাৰ বাবে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। শাসকীয় বিজেপি দল আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ দুয়োটা দলেই কালি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, স্থানীয় বিধায়ক পোনাকণ বৰুৱা আদি জ্যেষ্ঠ নেতাই কালি জিলাখনৰ কেইবা ঠাইতো প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কালি ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। সাংসদ গৌৰৱ গগৈয়ে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 71গৰাকী ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা, পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা পৰ্যায়ত প্ৰদান কৰা হয়। অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচাৰ্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব। বিশিষ্ট ভায়লিনবাদক তথা সুৰকাৰ ডঃ এল সুব্ৰমণিয়াম আৰু গেষ্ট্ৰ এণ্ট্ৰলজিষ্ট ডঃ নাগেশ্বৰ ৰেড্ডীক কালি পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। বিশিষ্ট জাপানী উদ্যোগপতি তথা সুজুকি মটৰ কৰ্পৰেচনৰ অধ্যক্ষ ওছামা সুজুকিলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্তনাগ, নন্দমুৰি বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, বোলছবি নিৰ্মাতা শেখৰ কাপুৰ আৰু ভাৰতনাট্যম নৃত্যশিল্পী শোভনা চন্দ্ৰ কুমাৰ, ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্ৰীজেশ অন্যতম। বিশিষ্ট গজল গায়ক পংকজ উদাসক মৰণোত্তৰভাৱে প্ৰদান কৰা এই বঁটা তেওঁৰ পত্নীয়ে গ্ৰহণ কৰে। ক্ৰিকেটাৰ ৰবীন্দ্ৰনাথ অশ্বিন, এছ বি আৰ প্ৰাক্তন অধ্যক্ষ অৰুন্ধতী ভট্টাচাৰ্যলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ চলি থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰত প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কালি ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে এই আদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে মহাধিবক্তা দেৱজিৎ শইকীয়ালৈ 4 সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই দাখিল কৰা আন এখন আবেদন উচ্চতম ন্যায়ালয়ে কালি খাৰিজ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে যোৱা 24 মাৰ্চত উকিল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ সুমন শ্যাম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত মহাধিবক্তা শইকীয়াই 2টা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰ তৰিছিল। 2টা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 12 এপ্ৰিলত কমল নয়ন চৌধুৰীসহ পদকীয়া পক্ষলৈ জাননী জাৰি কৰে। গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সেৱাগুৰিৰ ঔটেঙা তলচুবুৰীত ডায়েৰিয়া সদৃশ ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত 2গৰাকী মহিলাৰ মৃত্যু হৈছে। 4 দিন পূৰ্বে গাঁওখনৰ একাংশ লোক এনে ৰোগত আক্ৰান্ত হৈ সৰুপথাৰ আৰু গোলাঘাটত চিকিৎসাধীন হৈছিল। ইয়াৰে ৰুফিনা কৰ্মকৰ আৰু পূৰ্ণিমা কেৰকেটা নামৰ মহিলা 2গৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। স্বাস্থ্য বিভাগে গাঁওখনত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনেও কালি ঘটনাৰ বুজ লয়। একেদৰে জিলাখনৰ আয়ুক্তই কালি সৰুপথাৰৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি ৰোগীসকলৰ বুজ লয়। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।